জিহিজকেল 32 অধ্যায়। মিছৰ আৰু ফৰুণৰ বিষয়ৰ বিলাপ। তেতিয়া আমাৰ নিবাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি মিছৰৰ ৰজা ফৰুণৰ বাবে বিলাপ কৰা আৰু তেওঁক কোৱা, তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন, তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জলসমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা। প্ৰভু যীহুৱাই এই কথা কৈছে, গতিকে মই অনেক লোকসকলে সৈতে তোমাৰ ওপৰত মোৰ জাল পেলাম আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব, পাছত মই তোমাক বামত এৰি দিম, মই তোমাক পথাৰত পেলাই দিম আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষণ কৰি সিহঁতৰ হেঁপাহ পলুৱাব, মই পৰ্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল হয়েৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম, তেতিয়া মই পৰ্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ'ব, আৰু তেতিয়া মই তোমাক নুমুৱা সময়ত মই আকাশমণ্ডলক ঢাকিম আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম, মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব, আকাশমণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম। এইয়ে হৈছে প্ৰভু যীহুৱাৰ ঘোষণা, যেতিয়া মই জাতিবোৰৰ মাজলৈ তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম, এনেকি যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম আৰু সেই ৰজাসকলে তোমাক দেখি হিয়ৰি উঠিব আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মুহূৰ্তত কঁপি উঠিব, কিয়নো প্ৰভু যীহুৱাই এই কথা কৈছে, বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব, ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোকসমূহক নিপাত কৰিম, প্ৰত্যেক ৰণুৱাই জাতিসমূহৰ ভয়ানক লোক, এই ৰণুৱাসকলে মিছৰৰ গৰ্বৰ বস্তু লুট কৰিব আৰু তাৰ আটাই লোকসমূহক নষ্ট কৰিব, মই অনেক জলসমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নকৰিব, তেতিয়া মই তাৰ পানীবোৰ নিৰ্মল কৰিম আৰু তাৰ নৈবোৰ তেলৰ নিচিনাকৈ বোৱাম, এইয়ে হৈছে প্ৰভু যীহুৱাৰ ঘোষণা, যেতিয়া মই মিছৰ দেশ ধ্বংসৰ স্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম, যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া মই যে যীহুৱা ইয়াকে তেওঁলোকে জানিব, এইয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ, জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিছৰত বিলাপ কৰিব, তেওঁলোকে আটাই দাগবোৰৰ বাবে বিলাপ কৰিব, এইয়ে প্ৰভু যীহুৱাৰ ঘোষণা। পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যীহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি মিছৰৰ দাসসকলৰ বিষয়ে ক্ৰন্দন কৰা আৰু তেওঁলোকক তললৈ পেলাই দিয়া, তাক আৰু বিখ্যাত জাতিসমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্ধভাগলৈ পেলাই দিয়া, তুমি সকলোতকৈ সুন্দৰী নে নামি যোৱা অচুন্নতসকলৰ লগত শয়ন কৰা, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ'ব, মিছৰক তৰোৱালত শুধাই দিয়া হৈছে, তাই শত্ৰুসকলে তাইক আৰু তাইৰ দাগবোৰক টানি লৈ যাব, পৰাক্ৰমী বীৰসকলে চিউলত তাই আৰু তাইৰ সহায়কাৰীসকলক কথা ক'ব, তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নতসকল তললৈ নামি গৈ পৰি আছে। অচুৰ আৰু তাৰ আটাই লোকসমূহ তাত আছে। তাই মৈদামবোৰ তাই চাৰিওফালে আছে। তেওঁলোক আটাইবোৰ হত হ'ল, তৰোৱালৰ দ্বাৰাই পতিত হ'ল। তেওঁলোকৰ মৈদামবোৰ গাঁতৰ অন্তভাগত কৰা হ'ল, আৰু তাৰ লোকসমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ'ল, তৰোৱালৰ দ্বাৰাই পতিত হ'ল, আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে। যিসকলে জীৱিতসকলৰ দেশত ত্ৰাহৰ সৃষ্টি কৰিছিল, এলম আৰু তাই মৈদামৰ চাৰিওফালে তাই লোকসমূহ তাত আছে। তেওঁলোক আটাইবোৰ হত হ'ল, তৰোৱালৰ দ্বাৰাই পতিত হ'ল। যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ'ল, তেওঁলোক অচুন্নত অৱস্থাৰেই পৃথিৱীৰ অৰ্ধভাগলৈ নামি গ'ল। যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱা সকলোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে। হত লোকসকলৰ মাজত এলম তাই আটাই লোকসকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ'ল। তাই চাৰিওফালে তাৰ মৈদামবোৰ আছে। তেওঁলোক আটাইবোৰ অচুন্নত, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ'ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱা সকলোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে। এলম হত লোকসকলৰ মাজত ৰখা হৈছে। মেচেক টুবল আৰু তাৰ আটাই দাগবোৰ তাত আছে। তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে। তেওঁলোক আটাইবোৰ অচুন্নত, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ'ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল। যি বীৰসকল অচুন্নত অৱস্থাৰে পতিত হ'ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰৰে সৈতে চিউললৈ নামি গ'ল, যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ'ল, আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত তেওঁলোক নুহুব। গতিকে তুমি মিছৰ, তুমিও অচুন্নতসকলৰ মাজত ভগ্ন হ'বা, আৰু তৰোৱালৰ দ্বাৰাই হত হোৱা সকলৰ সৈতে শয়ন কৰিবা। ইডুম তাই ৰজাসকল আৰু তাই আটাই প্ৰধান লোক তাত আছে। তেওঁলোক পৰাক্ৰমী হ'লেও তৰোৱালৰ দ্বাৰাই হত হোৱা সকলৰ সৈতে তেওঁলোকক ৰখা হৈছে। তেওঁলোক অচুন্নতসকলৰ সৈতে গাতলৈ নামি যোৱা সকলৰ লগত শুব। হত হোৱা সকলোৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ আৰু আটাই চিডুনিয়া লোক তাত আছে। তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাটো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱা সকলৰ লগত অচুন্নত অৱস্থাৰেই পৰি আছে। আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে। কৰুণে তেওঁলোকক দেখি নিজৰ আটাই লোকসকলৰ বাবে সান্তনা পাব। এয়ে হৈছে প্ৰভু যীহোৱাৰ ঘোষণা, কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলো। আৰু প্ৰভু যীহোৱাই কৈছে, তৰোৱালৰ দ্বাৰাই হত হোৱা সকলৰ লগত অচুন্নতসকলৰ মাজত তাক ৰখা হ'ব, কৰুণ আৰু তাৰ আটাই লোকসমূহক ৰখা হ'ব। এয়ে হৈছে প্ৰভু যীহোৱাৰ ঘোষণা।